হ্যালো,
ওই দেখা
ও
অনিল, অনিল এই কি 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 মাল দিলি বে! মই মোর একেবারে মাল চাল খোৱাৰ পিছত একড্রপ একড্রপ দি আছো, মোর বিষ নাই, মোর বিষ একেবারে কমপ্লিটলি। মই আজি 6 দিনৰ পৰা বিষত বহি ভুগি আছিলো, এটা একদম বিষ নাই। আজি হামু দিব পাৰিম, বঢ়িয়াকে হামু দিম আজি।
হয় নেকি? ৰ'ব, কি দিছিল আপোনাক?
4টা বটল লৈছিলে, শিল্পী শিল্পী পেটলি পেটলিয়ে লৈছিল আজি। এই তাক কবি দে, আবার দেখা কবি, হেৰি সত্যবাৰী, অঁ তাক কবি, অঁ কবিতাক এই কবি যে অভিনৱ বৰঠাকুৰৰ বিষ একেবাৰে আজি নাই। ই একদম মই এখন এখন কাপোৰ এখন বান্ধি লৈছোঁ, তাতে একদ্ৰপ একদ্ৰপ দি আছো, মানে সি শুকাই গেলি মই একদ্ৰপ দি দিওঁ। এই 2 ঘণ্টাৰ মূৰে মূৰে একদ্ৰপ একদ্ৰপ দি আছোঁ, আৰু মই এতিয়া চা মাল খাই আছোঁ, ঠিকছে মাল খাওঁ। মোৰ এতিয়া ৰাতি মাল খালে অলপ বিষটো কম হয়, এতিয়াতো আৰু কম হৈ গৈছে। শুন, মই এটা কথা, দুটা কথা কওঁ, শুন বাবা, দুটা কথা। তই এটা শব হ'ব যাবি, তোৰ নাম ডেকা নহয়, তোক ক'ব কয় এইটো এটা শ। তই এদিনটো মৰবিয়ে মৰবি, মৰবি কি নাই কওঁ, হা? তোৰ নামটো তেতিয়া অনিল, অনিল বুলি নকয়, এইটো অনিল বুলি নকয়, তই ক'ব এইটো ইয়াৰ শটো লৈ যা, শ তালবীয়া শ ৱাব্ব হয় নহয়, তাৰ ওপৰত তাল চৰিকাডাল লগাই দিলি কি হয় কচোন, শিৱ। গতিকে মৰাৰ আগতে শিৱ হ'ব চেষ্টা কৰ, মেক চকলাই। এই দুনিয়া 3টা গুণ, ৰঙা নীলা আৰু বগা, পৰিকল্পনা ত্যাগ কৰ। এই বৰপেটীয়াটো কৈছিল নহয়, তাৰ নাম কি আছিল জানি, বহুত বুঢ়া বয়সত সি কৈছিলা, তাৰ নাম আছিলে অম্বিকাগিৰি ৰায় চৌধুৰী হৈছিল না, সি কৈছিলে কি, মোৰ বগা নীলা ৰঙা পৰিকল্পনা, হোৱা নোহোৱাৰ হৰস বেদনা, পোৱা নোপোৱাৰ হিচাপ পত্ৰ, ধূলিমলি আহি যাবৰ যত্ৰ, এইগিলা একোৱেই নাথাকে, থাকিব কিবা? হ্যাঁ, তই যে মোক এইটো জিনিসটো যে জিনিসটো এই জিনিসটো যে দিলি, সেইটো তই পুণ্য করলি, তো কামে করলি, নিষ্কাম কর্ম, নিষ্কাম কর্ম।
মই কৈ আছো, এইটো যে আপোনাক দিলো, মই কিন্তু সিদিনাখন বহুত কষ্ট কৰিছো, কিয় জানেনে, মই মোৰ দোকানত থাকা বুলি ভাবিছিলো, আহি দোকান খুলি দেখো যে এইটো নাই।
তাৰপিছত
মই এখন দোকানত গলো, আহোঁতে মই সুধি আহিলো বোলে অমুক ডালটো আছেনে, বোলে আছে, গলো তাত, তাতে মোৰ দোকানত নাই, তাত তাতে গলো, গৈ সেইবোৰ নাই মোৰ এইটো। আৰু মই বেলেগ দোকানত গলো, তাত তাতে 5টা আছিল, সি মোক 5টাই
আনিব খুজিলো, তই মোক এক্সপ্লেইন কৰিব লগা নাই, কাৰণ মই কৈছো নহয় তহঁতে শিৱ হ'ব চেষ্টা কৰ, হ'বৰ পৰা শিৱ, কাৰণ তহঁতে কেতিয়াও মহাদেৱ হ'ব নোৱাৰ, মহাদেৱটো কেতিয়াও হ'ব নোৱাৰ, মহাদেৱ হ'বৰ কাৰণে 25 বছৰ আমেৰিকাত থাকিব লাগিব, জেলত যাব লাগিব, নাকে মুখে ঘোচা খাব লাগিব, আৰু মাইকী কোনোবাই ধৰি লৈ যাব লাগিব, হা, এই ৰামায়ণ মহাভাৰত চব হ'ব লাগিব, মই আমেৰিকা ভাঙিম, মই যদি আমেৰিকা ভাংব নোৱাৰো নহয়, মোৰ মাইকী কৈছে নহয় 3 দিনৰ ভিতৰত ভাং, নহ'লে যদি ভাংব নোৱাৰ, তই এটা অৰ্ডিনাৰী, গতিকে মই দেখাওঁচোন মোৰ মাইকীকে দেখাওঁ যে মই অৰ্ডিনাৰী হয় না নহয়, কিন্তু মই অৰ্ডিনাৰী, মই যে অৰ্ডিনাৰী সেইকাৰণে মোৰ বিষ আহে, বাট আহে, সেই কোনটোৱে তোৰ পৰা সহায় লৈছো, হয় না?
মই মই আৰু অসমীয়া মানুহ আমেৰিকাত থাকে, মই দিলীপ ডেকাই ক'লে, মই এতিয়া জব পোৱা নাছিল, ইফালৰ পৰা সিফালে গৈছো, ইফালৰ পৰা সিফালে
গৈছো, আমেৰিকা এখন মহা ঔষধৰ ঘাটি, চকলাই
নহয়, হ'লেও আমাৰ ইণ্ডিয়াৰ মানুহে,
ইণ্ডিয়াৰ মানুহে খালি আমেৰিকাত যাব, আমেৰিকাত যাই থাকি আহি চাইছো কেনে লাগে,
জানো জানো, বহুতৰ কথা শুনিছো।
হ'ব দা, মই ঠিকছে, মই অলপ ৰাতি ৰাতি মদ খাওঁ, বুজিছে নাই, আৰু জগতৰ এই মেগাজিনবিলাক কিনো, আৰু এই জি এন আৰ চিৰ চালা হেৰিক ফোন কৰি তামাম গাড়ী আজি ৰাতিপুৱা ফোন কৰিছিলে, মই অডিঅ' পঠাব লাগে যদি কওঁ, মই পঠাই দিওঁ, তোৰ হোৱাটছএপ পঠাওঁ, মই তাতে পঠাই দিম, তাতে কি কি কৈছিলো আজি, গোটাই ইহঁতক খালি গালি পাৰো ৰাতি। হব দে বাবা, মই বৰ বহিৰা পালো, চাৰিটা বস্তু আনছো, এটা
কথাটো শুনি ভাল পোৱা বুলি শুনি ভাল লাগিল। আৰু
চানমাৰীত হেৰি গ্ৰন্থমেলাত গৈছিলো মই, মই তাতে যাই মই কৈছিলো মোক এখন সৰু ষ্টল দে, মোৰ সৰু এখন কিতাপ আছে কেটাৰেক আৰু ইয়াৰৱেক্স, সেই কিতাপখন মই বিক্ৰী কৰোঁ তাতে, মোক নেদলাক সিহঁতে, কাৰণ মোৰ নামটো শুনাৰ পিছত তাহাঁতৰ বহুত ভয় লাগি যায় নহয়, অভিনৱ বৰঠাকুৰ নাম শুনাৰ পিছত সিহঁতে আৰু কেতিয়াও মোক কেতিয়াও নিদিয়ে, পইচা দিলেও নিদিয়ে, বুজি
পাইছা।
হ'ব দে, কেইনাবা টিহুত যাম, কেইনাবা যাম, টিহুত যাম, হ'ব দে।
আপুনি আমেৰিকা কেতিয়া যাব?
আমেরিকা ঘুরি গে আছো, মাইকি আনিম, মোর মাইকি, মোর তিনটা লড়া ছোৱালী, মোর এক কুইন্টল রূপ আর কেই কেজি মান সোণ, গোটাইখিনি উঠাই লৈ গুছি আহিম, মই মিলিটারি জেটত যাম ম্যাক্স, আগে মই ভাঙি লও এখান, তই চাই থাক মই আমেরিকা ভাঙবা পারো নে নোৱাৰো, মইতো পাগলা, মই আমেরিকা আগে ভাঙার পিছতে মই আমেরিকা যাম, মই আমেরিকা সিটিজেন হয় নাই, এতে কোনবা আমেরিকা সিটিজেন তিনি বছর পৰা বহি থাকবা পারে না নরে, এই ছয় মাহে থাকবা নরে, তাতে আহি পুলিশে ধরি লৈ যাব লাগে, মোক কিয় ধরা নাই, মোক কোনো ধরার সাহস কিয় নাই, তিনি বছর চারি বছর পৰা বহি আছো এতে আমেরিকার সিটিজেন, তো মোক কোনেও একো করব নরে, কিয় নরে, ভয় লাগে নয়, মই মপেদ চলাই ঘুরি ফুরু এতে এতে। হব দে বাবা, এইটো নাম্বারত মারিলে পাবি, শুন, যদিহে মই ফোন নুঠাও তাতে মেসেজ এটা রাখবি যে মই অনিলে কৈছো আপুনি মোক ফোন কৰক, বুঝি পাইছ, আৰু তাকো কবি, দিলীপকো কবি, মই যদি মোক বহুত মানুহে অত্যাচাৰ কৰে, বুজিছে নে, মোলে এটা ফোন কৰিবৰ কাৰণে 5000 টকা দিছি, মোক দিগদাৰি, কি কি কৈ জানে, আপুনি সিদ্ধাৰ্থ গোস্বামীক চিনি পায় নেকি, আপুনি সিদ্ধাৰ্থ গোস্বামীক চিনি পায় নেকি, সেইটো কথা কলি যদি মই শুনো তেতিয়া 5000 টকা পায়, বহুত মানুহ লগে দিছে, সেইকাৰণে মই এইগিলা কৈছো, সেইটো কোনে কৈছিল জানে, ৰিণিকি ভূঞা, ৰিণিকিয়ে এইবিলাক মাল লগাই আছে, তাহাঁতৰ সময় শেষ শেষ, হব দে বাবা, মই থওঁ, মই এতিয়া ভাত খাব যাওঁ,
ঠিক আছে,
হব দে,
ধন্যবাদ।